এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা, অসম চুক্তিৰ আধাৰত যোৱা 31 জানুৱাৰী পৰ্যন্ত ৰাজ্যত 1,65,992 জন লোকক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্য চৰকাৰে বিভিন্ন পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা, বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ, আৰু ICC চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেলত কাইলৈ ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। বিধায়ক মানৱ ডেকাই উত্থাপন কৰা এই সম্পৰ্কীয় প্ৰস্তাৱটো অধ্যক্ষই আলোচনাৰ বাবে গ্ৰহণ কৰে। শাসক আৰু বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই এই আলোচনাত অংশ লৈ অসম লোকসেৱা আয়োগৰ 2013 আৰু 2014 বৰ্ষৰ নিযুক্তি সন্দৰ্ভত হোৱা কেলেংকাৰী আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সম্পৰ্কত বিভিন্ন প্ৰসংগ উত্থাপন কৰে। বিধায়ক অখিল গগৈয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণ কৰাত ৰাজ্য চৰকাৰৰ আগ্ৰহ নাই বুলি চৰকাৰক সমালোচনা কৰে। আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম লোকসেৱা আয়োগৰ মূল সমিতি গঠন সন্দৰ্ভত বিস্তৃতভাৱে প্ৰকাশ কৰি ৰাকেশ পালক লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বিভিন্ন তথ্য দাঙি ধৰে। মুখ্যমন্ত্ৰীয়ে ৰাকেশ পালক অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰূপে নিযুক্তি দিয়াৰ বাবে কংগ্ৰেছ দলে অসমৰ যুৱশক্তিৰ ওচৰত চৰ্তবিহীন ক্ষমা খুজিব লাগে বুলি মন্তব্য কৰে। কংগ্ৰেছ দলে দুৰ্নীতিৰ সুযোগ বিচাৰি থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লোকসেৱা আয়োগত অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত দলটোৱে বাৰে বাৰে একে অপৰাধ কৰি আহিছিল বুলি অভিযোগ তোলে। তেওঁ লগতে অখিল গগৈয়ে কংগ্ৰেছৰ দুৰ্নীতিক ন্যায্যতা প্ৰদান কৰিছে বুলিও অভিযোগ কৰে। ইপিনে দুৰ্নীতিক প্ৰশ্ৰয় নিদি APSCৰ অনিয়মৰ বিৰুদ্ধে তদন্ত কৰাৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি সদনে কৃতজ্ঞতা জনোৱা উচিত বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সহযোগী সদস্যসকলক গ্ৰেপ্তাৰ কৰা হয় বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰ্তমানৰ চৰকাৰে দিনত যিদৰে স্বচ্ছ নিযুক্তি প্ৰদান কৰা হৈছে ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছ শাসনৰ সময়ত নিযুক্তিৰ তালিকাত মন্ত্ৰীৰ আত্মীয় স্বজনৰ নামহে অন্তৰ্ভুক্ত আছিল।
এই দুৰ্নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক এটা অন্তত দি থৈ গ'ল যে আজিৰে পৰা আৰু APSCত কেতিয়াও দুৰ্নীতি হ'ব নোৱাৰে। দিচ ইজ দ্য বিগেষ্ট এচিভমেণ্ট। আৰু APSCয়ে নহয়, আজি তৃতীয় চতুৰ্থ শ্ৰেণী চাকৰিলৈকে আমি সম্পূৰ্ণ স্বচ্ছতা, আজি অসমৰ চৰকাৰী চাকৰি অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজৰ বাবে উপলব্ধ হ'ব পাৰিছে। কোনেও তামোল এখন খোৱাৰো তাত অৱকাশ নাই। সম্পূৰ্ণভাৱে স্বচ্ছতাৰ ভিত্তিত আজি চৰকাৰী চাকৰি পাব পৰা হৈছে।
নদীৰ বিৰতিৰ মূৰত দিছপুৰত আজি পুনৰ অনুষ্ঠিত অসম বিধানসভাৰ অধিৱেশনত পুৱাৰ ভাগত প্ৰশ্ন উত্তৰেৰে সদনৰ কাৰ্যসূচী আৰম্ভ হয়। অধিৱেশনত আজি 7টা প্ৰশ্ন উত্থাপন কৰা হয়। অধিৱেশনৰ আৰম্ভণিতে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক নগাঁও ৰাজপথত আক্ৰমণ কৰা সন্দৰ্ভত কংগ্ৰেছে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। কংগ্ৰেছৰ বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে এই আক্ৰমণৰ ঘটনাৰ তদন্ত কি ধৰণে আগবাঢ়িছে সেই বিষয়ে প্ৰশ্ন কৰে। তেওঁ চৰকাৰে এই সন্দৰ্ভত কেতিয়া বিবৃতি প্ৰদান কৰিব সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। এই অনুসৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা বিবৃতি সদনত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত মধ্য অসমৰ আৰক্ষী মহাপৰিদৰ্শকৰ হাতত ন্যস্ত কৰা হৈছে বুলি অৱগত কৰে। চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে বুলিও মন্ত্ৰীগৰাকীয়ে সদনক জনায়। চৰকাৰৰ এই উত্তৰত বিৰোধী দল সন্তুষ্ট নোহোৱাত এই বিষয়টো লৈ তেওঁলোকে পুনৰ প্ৰতিবাদ কৰে। বিৰোধীয়ে তোলা সভা স্থগিত প্ৰস্তাৱত অনুমতি দিব নোৱাৰে বুলি অধ্যক্ষই প্ৰকাশ কৰে। লগে লগে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিবলৈ ধ্বনি দিয়ে। অধ্যক্ষই এই দাবী অগ্ৰাহ্য কৰি বিদ্যা সিং ইংলেঙক শূন্যকালত বিষয়টো উত্থাপন কৰিবলৈ কয়। শ্ৰীইংলেঙে বিষয়টো উত্থাপন কৰে যদিও সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। বিধায়ক কমলাক্ষ দেপুৰকাইষ্টৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অসমৰ থানাসমূহত ৰুজু হৈ থকা 17,900ৰো অধিক গোচৰ নিষ্পত্তি কৰা হৈছে আৰু 13,000ৰো অধিক গোচৰ নিষ্পত্তি কৰিবলৈ বৰ্তমান বাকী আছে। ইয়াৰ পাছতে কংগ্ৰেছ, CPIM আৰু ৰাজ্যৰ দলে সদন ত্যাগ কৰে। অসম চুক্তিৰ আধাৰত যোৱা 31 জানুৱাৰী পৰ্যন্ত ৰাজ্যখনত 1,65,992 জন লোকক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বিদেশী ন্যায়াধীকৰণলৈ সৰ্বমুঠ 2,44,144 ডি ভোটাৰ সংক্ৰান্তীয় গোচৰ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে 1,54,818 গোচৰ নিষ্পত্তি কৰা হৈছে। তদুপৰি অসম চুক্তিৰ আধাৰত চিনাক্ত কৰা 30,115 বিদেশীক বহিষ্কাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যখনৰ ডিটেনশ্যন শিবিৰসমূহত অবৈধ বিদেশীৰ সন্দেহত 258 লোকক আবদ্ধ কৰি ৰখা হৈছে। ইয়াৰ ভিতৰত 30 ব্যক্তিক নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে আৰু 81 উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ট্ৰেঞ্জিট কেম্পৰ পৰা মুকলি কৰি দিয়া হৈছে। বিধানসভাত আজি বিধায়ক নুৰুল হুদাৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 3 চৰ্ত সাপেক্ষে 273 আৰু 2 চৰ্ত সাপেক্ষে 527 লোকক জামিনত মুকলি কৰি দিয়া হৈছে। এই লোকসকল স্থানীয় থানাত সাপ্তাহিক উপস্থিতি দিয়াৰ সময়ত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ তথ্য নাই বুলিও মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰে। শিশুসকলৰ মাজত মোবাইল ফোনৰ আসক্তি হ্ৰাস কৰি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত ৰখাৰ বাবে অসম বিধানসভাত আজি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাই গুৰুত্ব আৰোপ কৰে। ক্ৰমাৎ মোবাইল ফোনৰ প্ৰতি অধিক আসক্তিয়ে শিশুসকলৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা, মহিলা আৰু শিশু কল্যাণ, স্বাস্থ্য আৰু সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ সমন্বিত পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়ে।
আমাৰ অভিভাৱকসকল খুব বেছি চিৰিয়াছ হ'ব লাগিব। আজি অভিজ্ঞতা কৰি ময়ো পিতৃ, আমি ইয়াত থকা প্ৰায় সকলোৱে পিতৃ বা মাতৃ, মোৰ ল'ৰা ছোৱালীয়েও মোবাইলত মোবাইল চাই থাকে, এইটো আমাৰ কাৰণেও অলপ কষ্টকৰ। মোৰ ছোৱালী বা মোৰ ল'ৰাই মোবাইল চাই থাকে অভিজ্ঞতা, কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰিম তাৰ কাৰণে কিন্তু সকলো সচেতন হ'ব লাগিব। আৰু এই মোবাইল বা এনেকুৱা যিখিনি সাধাৰণতে ছাত্ৰ ছাত্ৰী বা শিশুৱে আমাৰ দিনত নহৈছিল সেইখিনিৰ প্ৰতি এতিয়া ল'ৰা ছোৱালী আকৰ্ষিত হৈছে, সেইখিনি কেনেকৈ লাহে লাহে আমি আঁতৰাব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিব লাগিব।
ৰাজ্য চৰকাৰে বিভিন্ন পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে কাইলৈ প্ৰথমটো নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কাইলৈ অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। একেদৰে অহা 6 অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ আৰু 7 তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত 12 অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি গুজৰাটৰ জুনাগড় জিলাৰ ছাছনগিৰত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। অসমতো আজি বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাৰ্যসূচী লোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে দিয়া বাৰ্তাত বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত অসম গুৰুত্ব সহকাৰে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে বন্যপ্ৰাণীৰ আৱাসভূমিৰ সম্প্ৰসাৰণ, চোৰাং চিকাৰীৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি, বন সুৰক্ষাৰ বাবে বিশেষ বাহিনী গঠন, পশু চিকিৎসাৰ বাবে বিশেষ ক্লিনিক, বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বাজেটত অধিক আবণ্টন আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় যতনৰ লেখীয়া কেইবাটাও পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি এই দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা নীতিৰ ফলস্বৰূপে বিগত দশকত বাঘ, গড় আদিৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট জিলাৰ 1 বামুনগড় নলকটা প্ৰাথমিক বিদ্যালয়ত আজি উলহ মালহেৰে দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত ডঃ নিৰুৎপল মহন্তই প্ৰস্তুত কৰা এটা দৃশ্যশ্ৰব্য অনুষ্ঠানো পৰিৱেশন কৰা হয়। যুৱশক্তি আমাৰ দেশৰ মহাশক্তি আৰু এই যুৱশক্তিয়ে শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতিৰ জৰিয়তে এখন সুস্থ সবল সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 56 বিশ্ববিদ্যালয় সপ্তাহত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে বৰ্তমান সময়ত নিজৰ পৰিচয় আৰু স্থিতিক বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰিবলৈ শিক্ষা, গৱেষণা, সংস্কৃতি, ক্ৰীড়া আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব বাবে যুৱক যুৱতীসকলে চেষ্টা কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জ্ঞান অন্বেষণৰ সমান্তৰালকৈ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ দিশত গুৰুত্ব দি নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশেৰে দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক শক্তিশালী ৰূপত আগুৱাই নিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।
আমি প্ৰতিটো বিষয়বস্তুৰ ক্ষেত্ৰত আমাৰ যোগ্যতা, দক্ষতা, দৃঢ়তা আমি কৰ্মৰ যোগেদি প্ৰতিফলন ঘটাব পাৰিব লাগিব। আৰু আজি এই 21 শতিকাত বিজ্ঞানৰ প্ৰযুক্তিৰ যিটো প্ৰভাৱ মানৱ সমাজত, এই কথাটো আমি সকলোৱে উপলব্ধি কৰোঁ। প্ৰযুক্তিৰ অবিহনে প্ৰগতিৰ দিশত
আমি ক্ষিপ্ৰতাৰে আগুৱাই যাব নোৱাৰো, প্ৰযুক্তিৰ আশ্ৰয় ল'বই লাগিব, সহায় ল'বই লাগিব, কিন্তু সামন্তৰালভাৱে আমাৰ সাতাম পুৰুষীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আমি জীয়াই ৰাখিব লাগিব, য'ত থাকিব শ্ৰদ্ধা ভক্তি মৰম চেনেহ আন্তৰিকতা, য'ত থাকিব শান্তি সমন্বয় ভাতৃত্ববোধ। কাৰণ এইখন বিশ্বত আমি সকলোৱে প্ৰত্যক্ষ কৰিছো যে অলিম্পিক হওক, ৱৰ্ল্ড কাপ হওক, বা কমনৱেলথ হওক, বা এছিয়ান গেমছ হওক, বা নেশ্যনেল গেমছ হওক, আমি ৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিমানবিলাক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়, প্ৰতিযোগিতাৰ মূল লক্ষ্য হয় সমন্বয় ভাতৃত্ববোধ আৰু মানৱ সমাজক শক্তিশালী ওপৰত গঢ় দিয়া আৰু মানৱ মানৱতাৰ জয়গান গোৱা।
আজিৰ অনুষ্ঠানত প্ৰখ্যাত এথলিট পি টি ঊষা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, পঞ্জক পৰমানন্দ সোণোৱাল, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উত্তৰ পূব সীমান্ত ৰেলৱে অনাৱশ্যকভাৱে ৰেলগাড়ীৰ চেইণ্ট আনি ৰেলগাড়ী ৰখোৱাৰ অপৰাধত 2024 বৰ্ষত 2105টা ঘটনা ধৰা পেলায় আৰু 2112জন লোকক কৰায়ত্ত কৰে। এই লোকসকলৰ পৰা জৰিমনাৰ বাবদ 8,37,000 টকা সংগ্ৰহ কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এখন বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰি কোৱা হৈছে যে এইবছৰৰ প্ৰথম দুমাহত উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত মুঠ 196টা অনাৱশ্যক চেইণ্ট অনা ঘটনা পঞ্জীয়ন কৰা হয় আৰু 204জন লোকৰ পৰা 90,000ৰো অধিক টকাৰ জৰিমনা আদায় কৰা হয়। যাত্ৰীবাহী ৰেলগাড়ী এলাম চেইনৰ অপব্যৱহাৰে ৰেলৰ সময়ানুৱৰ্তিতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত বিভাগটো লোকচানৰ সন্মুখীন হয়। অনাৱশ্যকভাৱে ৰেলৰ চেইন টনাটো ৰেল আইনৰ 141 ধাৰাৰ অধীনত এটা দণ্ডনীয় অপৰাধ আৰু ইয়াৰ শাস্তি গ্ৰেপ্তাৰ অথবা জৰিমনা বা উভয়ে হ'ব পাৰে বুলি বিজ্ঞপ্তিখনত কোৱা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
পৰীক্ষাত অনিয়মক লৈ ৰুজু হোৱা গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ হোৱা ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন আবেদন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে সকলো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত হকৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে পৰীক্ষাত অনিয়ম সন্দৰ্ভত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি আৰক্ষীয়ে হকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে অভিযুক্তগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা আন এটা গোচৰৰ শুনানি কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ'ব। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ 4,500টা পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ পুনৰ সলনি কৰিছে। পূৰ্বে এই প্ৰক্ৰিয়া আজি আৰম্ভ হোৱাৰ কথা আছিল। আজি প্ৰাথমিক শিক্ষা সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে কামৰূপ জিলাৰ অন্তৰ্গত পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা কালি প্ৰকাশ কৰা হয়। যোৱা 1 জানুৱাৰীত প্ৰকাশিত অসম বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাক ভিত্তি হিচাপে লৈ প্ৰকাশ কৰা এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি জিলাখনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা হৈছে 190,942। অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ নতুন কেন্দ্ৰীয় সমিতিয়ে যোৱা 1 মাৰ্চত কাৰ্যভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ চেনিকুঠিৰ পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়ৰ তথ্য আৰু প্ৰদৰ্শনী শাখাত আয়োজিত অনুষ্ঠানত শপত গ্ৰহণেৰে সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে। সেইদিনাই নৱগঠিত সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনো অনুষ্ঠিত হয়। উল্লেখযোগ্য যে যোৱা 28 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ তেজপুৰত অনুষ্ঠিত সন্থাৰ 35 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত ডাঃ অৱধি কুমাৰ চৌধুৰীক সভাপতি আৰু ডাঃ কংকন কলিতাক সম্পাদক হিচাপে লৈ 2025-27 বৰ্ষৰ বাবে কেন্দ্ৰীয় সমিতিখন গঠন কৰা হৈছিল। ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ ডুবাইত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে নিউজিলেণ্ডক 44 ৰাণত পৰাস্ত কৰে। এই বিজয়েৰে গ্ৰুপ এত থকা ভাৰতে আটাইকেইখন খেলত জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে। নিউজিলেণ্ডে অহা বুধবাৰে লাহোৰত গ্ৰুপ বিৰ বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ সৈতে দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেল অহা দেওবাৰে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা। অসম চুক্তিৰ আধাৰত যোৱা 31 জানুৱাৰী পৰ্যন্ত ৰাজ্যত 1,65,992জন লোকক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্য চৰকাৰে বিভিন্ন পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা। বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ। আৰু ICC চেম্পিয়ন্স ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেলত কাইলৈ ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।